চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠক খ্রিস্টর জ্যোতি।
নমস্কার, আমাৰ মৰমীয়াল প্ৰভু যীশুৰ মহান নামেৰে আপোনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো আপুনি আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। আমাৰ বহুতো শ্ৰোতাই আমালৈ চিঠি লিখে, এই অনুষ্ঠান শুনি উপকৃত হোৱা বুলি বহুতে আমাক জনায়, আৰু তেনেকুৱা চিঠিবোৰে আমাক কাম কৰি যাবলৈ যথেষ্ট উৎসাহ যোগায়। আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি লিখিছেনে? অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াবচোন। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100১। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? যদিহে শুনি আছে, তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ মঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছো, আৰু যোৱা অনুষ্ঠানত আমি এই মঠিয়ে লিখা শুভবাৰ্তাৰ 9 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো। আজিৰ অনুষ্ঠানত আমি মঠিয়ে লিখা শুভবাৰ্তা 9 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদৰ পৰা একেবাৰে 10 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াম। কিন্তু আহকচোন, আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰো। হে আমাৰ স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ দিওঁ, কাৰণ তুমি আমাক আকৌ এটা নতুন দিন দেখিবলৈ দিলা আৰু তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ আমাক আকৌ এটা সুযোগ দিলা। প্ৰভু, তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব তুমিয়েই আমাক বুজাই দিয়া। আমাৰ প্ৰয়োজন অনুসাৰে তুমিয়েই আমাক কথা কোৱা। আমাৰ মৰমৰ শ্ৰোতাসকলক তোমাৰ মাত শুনিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ব কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি ইতিমধ্যে পাইছো যে জোহন বাপ্তাইজকৰ শিষ্যবিলাকে আহি প্ৰভু যীশুখ্ৰীষ্টক এইবুলি সুধিছিল। ফৰিচীবিলাকে লঘোণ দিয়ে, কিন্তু যীশুৰ শিষ্যবিলাকে কিয় লঘোণ নিদিয়ে? তেওঁলোকক উত্তৰ দি প্ৰভু যীশুৱে এটা মহান নীতি ঘোষণা কৰি জনাইছিল যে এতিয়া এটা বেলেগ ব্যৱস্থাৰ প্ৰচলন ঘটিছে। পাঠ কৰি দিম মঠি 9 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদ। তেতিয়া যীশুৱে তেওঁলোকক কলে, যিমান দিন সখীবিলাকৰ লগত দৰা থাকে সিমান দিনলৈ তেওঁলোকে সুখ কৰিব পাৰেনে? কিন্তু যিদিনা তেওঁলোকৰ লগৰ পৰা দৰাক নিয়া হয় এনেদিন আহিব, তেতিয়া তেওঁলোকে লঘোণ দিব। যদিও লঘোণ দিয়া কামটো খ্ৰীষ্টীয় বিশ্বাসীৰ কাৰণে আজি যথেষ্ট লাভজনক, কিন্তু আমাক লঘোণ দিবলৈ কোনো আজ্ঞা দিয়া হোৱা নাই। লঘোণ দিওঁতে এই মনোভাৱেৰেহে কৰিব লাগে যে আমি প্ৰভুৰ আগত প্ৰণিপাত কৰিছো, কাৰণ আমাক তেওঁৰ কৰুণা আৰু সহায়ৰ প্ৰয়োজন। লঘোণৰ অন্তৰালত থকা ভাৱটো এয়েই হ'ব লাগে। এতিয়া প্ৰভু যীশুৱে পুৰণি নিয়মৰ বিধানৰ ব্যৱস্থাৰ পৰা নতুন নিয়মৰ অনুগ্ৰহৰ ব্যৱস্থালৈ যে কালৰ পৰিৱৰ্তন ঘটিছে সেইটো কেনেদৰে জনাইছে মন কৰকচোন। 16 আৰু 17 নম্বৰ পদ। কোনেও পুৰণি বস্ত্ৰত মৰুৱা কাপোৰৰ টাপলি নামাৰে, কিয়নো যি দুখৰে টাপলি মাৰে সেয়ে সেই বস্ত্ৰক ফালি নিয়ে, তাতে ফটা সৰহহে হয়। আৰু মানুহে নতুন দ্ৰাক্ষাৰস পুৰণি ছালৰ মুঠত নথয়, তেনে কৰিলে মুঠবোৰ ফাটি যায়, ৰসো বৈ ঢুকায় আৰু মুঠো নষ্ট হয়। কিন্তু নতুন দ্ৰাক্ষাৰস নতুন মুঠতহে থয়, তেহে দুয়োৰো ৰক্ষা হয়। আমাৰ প্ৰভুৱে আচলতে এইবুলি বুজাইছে, পুৰণি নিয়ম পুৰণি বিধানৰ যুগৰ সামৰণি পৰিছে আৰু তেওঁ সেই ব্যৱস্থাৱলী প্ৰদৰ্শন কৰিবলৈ নাইবা সেই ব্যৱস্থাৱলীৰ অধীনত চলিবলৈ অহা নাই। আচলতে তেওঁ এটা নতুন পোছাক দিবলৈহে আহিছে, আৰু এই নতুন পোছাক হৈছে আন একোতে ভৰসা নকৰি একমাত্ৰ তেওঁতেই বিশ্বাস স্থাপন কৰা লোকসকলক তেওঁ প্ৰদান কৰা তেওঁৰ ধাৰ্মিকতাৰ পোছাক। মুঠ মানে সেই সময়ত মানুহে দ্ৰাক্ষাৰস ৰখা ছালৰ মুঠ, সেইবোৰ জন্তুৰ ছালৰ পৰা চিলাই লোৱা হৈছিল। যেতিয়া নতুন দ্ৰাক্ষাৰস নতুন মুঠত ভৰোৱা হৈছিল তেতিয়া ই বহলি গৈছিল, কিন্তু পুৰণি মুঠ বহল হোৱাৰ সীমা পাই গৈছিল। গতিকে যদিহে পুৰণি মুঠত নতুন দ্ৰাক্ষাৰস ভৰোৱা হয় তেতিয়াহ'লে পুৰণি মুঠটো যিহেতু বহল হ'ব নোৱাৰিব, মুঠটো ফাটি যাব আৰু দ্ৰাক্ষাৰসবোৰ বাগৰি পৰিব, অপচয় হ'ব। আমাৰ প্ৰভুৱে আচলতে কৈ আছে, মই পুৰণি পোছাকত নতুনকৈ যোৰাটাপলি মাৰিবলৈ অহা নাই, মই এটা নতুন পোছাকহে দিবলৈ আহিছো, যি পোছাক একেবাৰে নতুন। এইটো একেবাৰে বৈপ্লৱিক চিন্তা আছিল। পাচনি জোহনে এই গোটেই ধাৰণাটোৰ বিষয়ে থুলমূলকৈ এনেদৰে লিখিছে, জোহন 1 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদ। কাৰণ মুচিৰ দ্বাৰাই বিধান দিয়া হল, কিন্তু অনুগ্ৰহ আৰু সত্যতা যীশুখ্ৰীষ্টৰ দ্বাৰাইহে আহিল। এতিয়া আমি 8ম আৰু 9ম অলৌকিক কাৰ্যটোলৈ আহো। এই দুটা আচলতে একেলগে সাঙুৰি ৰখা হৈছে বুলি আমি ক'ব পাৰো। দুয়োটা আচলতে ৰোগ আৰোগ্য কৰা কাৰ্য আৰু অতিশয় চকুত লগা ঘটনা। 18 নম্বৰ পদ। তেওঁলোকক এইবোৰ কথা কওঁতেই চোৱা, এজন শাসনকৰ্তাই আহি তেওঁক প্ৰণিপাত কৰি ক'লে, মোৰ ছোৱালীজনী এতিয়াই মৰিল, কিন্তু আপুনি আহি তাইৰ গাত হাত দিয়ক, তাতে তাই জীৱ। লোকে তেওঁৰ শুভবাৰ্তাত আমাক জনাইছে যে যেতিয়া এই শাসনকৰ্তাজন প্ৰথমতে যীশুৰ ওচৰলৈ আহিছিল, তেওঁৰ জীয়েকক সুস্থ কৰিবলৈ অনুৰোধ জনাইছিল। লোক 8 নম্বৰ অধ্যায়ৰ 41 আৰু 42 নম্বৰ পদ দুটা পঢ়ি দিম, শুনিবচোন। আৰু চোৱা, নামঘৰৰ জাইৰ নামেৰে এজন অধিকাৰীয়ে আহি যীশুৰ চৰণত পৰি তেওঁৰ ঘৰলৈ যাবলৈ তেওঁক বিনয় কৰিলে, কিয়নো তেওঁৰ বাৰ বছৰীয়া জীয়েক এজনী মাথো নাছিল আৰু তাই মৰু মৰু হৈছিল। কণমানি ছোৱালীটি বেমাৰত পৰি একেবাৰে মৰু মৰু হৈ আছিল, আৰু যেতিয়া তাইৰ দেউতাকে যীশুৰ লগত কথা পাতিবলৈ ৰৈ আছিল, তেতিয়া এজন দাস আহি তেওঁক জনালে যে ছোৱালীটিৰ মৃত্যু হৈছে। তেতিয়া যীশু উঠি নিজৰ শিষ্যবিলাকে সৈতে তেওঁৰ পাছে পাছে গ'ল। যেতিয়া যীশু তেওঁৰ শিষ্যবোৰৰ সৈতে জাইৰৰ ঘৰলৈ যাবলৈ উঠিল, তেতিয়া তেওঁৰ চাৰিওপিনে বহু লোকৰ সমাৱেশ হৈছিল। আৰু চোৱা, বাৰ বছৰ তেজ যোৱা, ৰোগ ভোগ কৰা এজনী তিৰোতাই তেওঁৰ পাছফালেদি আহি তেওঁৰ কাপোৰৰ দহি চুলে। এই শাস্ত্ৰাংশটি কি চমকপ্ৰদ, এই কথা আমি লক্ষ্য নকৰাকৈ নোৱাৰো। সৰু ছোৱালীটি আছিল বাৰ বছৰীয়া, আৰু এই মহিলাগৰাকীয়ে বাৰ বছৰ ধৰি তেজ যোৱা ৰোগত ভুগি আছিল। শিশুটিৰ জীৱনৰ পৰা বাৰ বছৰৰ পোহৰ ওলাই যাব ধৰিছিল, আৰু তিৰোতাগৰাকীৰ জীৱনত বাৰ বছৰ জোৰা এন্ধাৰৰ সামৰণি পৰি পোহৰ প্ৰকাশিত হ'ব ধৰিছিল। ইয়াত পোহৰ আৰু আন্ধাৰৰ বিপৰীত ছবি আমি দেখিবলৈ পাইছো। ইয়াৰ আগৰ পদটোত কোৱা হৈছে মহিলাগৰাকীয়ে কি কৰিলে, যীশুৱে তেওঁক স্পৰ্শ কৰা নাছিল, আন বহুতো অলৌকিক কাৰ্যত কৰাৰ নিচিনাকৈ, কিন্তু তিৰোতাগৰাকীয়েহে যীশুক স্পৰ্শ কৰিছিল। কিন্তু পদ্ধতিটোৱে নহয়, তেওঁৰ বিশ্বাসেহে তিৰোতাগৰাকীলৈ সুস্থতা আনিছিল। একৈশ আৰু বাইশ নম্বৰ পদ, কিয়নো তেওঁ মনতে কৈছিল, মই যদি অকল তেওঁৰ কাপোৰকেই চুবলৈ পাওঁ তেওঁ ৰক্ষা পাম। তেতিয়া যীশুৱে মুখ ঘূৰাই তেওঁক দেখি কলে, আইতি, নিৰ্ভয় হোৱা, তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে। সেই সময়ৰে পৰা সেই তিৰোতাগৰাকী সুস্থ হল। ডাক্তৰ লোকে এই অলৌকিক কাৰ্যটোৰ অধিক বিৱৰণী দিছে, মহিলাগৰাকীৰ স্পৰ্শ আৰু আমাৰ প্ৰভুৰ কি প্ৰতিক্ৰিয়া সেই সকলো বৰ্ণনা কৰিছে। যীশুৱে তাৰ পাছত এই তিৰোতাগৰাকীক এৰি জাইৰৰ ঘৰলৈ আগবাঢ়ি গৈ থাকিল। তেইছ আৰু চৌবিশ নম্বৰ পদ পঢ়ি দিম, পাছে যীশুৱে সেই শাসনকৰ্তাৰ ঘৰ পাই বাঁহী বজোৱাবিলাক আৰু কন্দা কটা কৰা লোকসমূহক দেখি কলে, আঁতৰ হোৱা হওক, কিয়নো ছোৱালী মৰা নাই, টোপনিত আছে। যেতিয়া যীশু আহি জাইৰৰ ঘৰত উপস্থিত হল, মানুহবোৰে ইতিমধ্যেই মৃত্যু হোৱা ছোৱালীজনীৰ বাবে কন্দা কটা আৰম্ভ কৰি দিছিল। তেওঁলোকক কলে, ছোৱালীজনী মৰা নাই, শুইহে আছে, আৰু তেওঁলোকে তেওঁৰ কথাত হাঁহিলে। ঘৰৰ কোনেও বিশ্বাস কৰা নাছিল যীশুৱে ছোৱালীজনীক জীয়াব পাৰিব বুলি, কিন্তু তেওঁ ছোৱালীজনীৰ ওচৰলৈ আগবাঢ়ি গৈ থাকিল। পঁচিছ নম্বৰ পদ, তাতে তেওঁলোকে তেওঁক হাঁহিলে, কিন্তু লোকসমূহক বাহিৰ কৰা হলত তেওঁ ভিতৰলৈ সোমাই ছোৱালীৰ হাতত ধৰি লত্তাই উঠিল। আমি শুভবাৰ্তাত মৃতকক জীৱন দিয়াৰ এই প্ৰথম ঘটনাৰ উল্লেখ পাইছো। মৃতকক জীৱন দিয়াৰ তিনিটা উল্লেখনীয় ঘটনাৰ কথা লিখা আছে। আকৌ লোকে মঠিতকৈ অধিক বহলাই বিৱৰণী দিছে। লোকে এইবুলি লিখিছে যে তেওঁ সৰু ছোৱালীটিক এইদৰে অতি সুন্দৰভাৱে কৈছিল, কণমানি মেয়াৰ পোৱালিটি, মই কৈছো উঠা। যীশুৱে মৃতকক জীৱন দিয়া ক্ষেত্ৰত আমি একেটা পদ্ধতিয়ে দেখিবলৈ পাওঁ, তেওঁ মৃত ব্যক্তিজনক পোনে পোনে মাতে। সেই তেজ গৈ থকা তিৰোতাজনীক সুস্থ কৰাৰ পাছত আৰু জাইৰৰ জীয়েকক মৃত্যুৰ পৰা জীয়াই তোলাৰ পাছত যীশুৰ খ্যাতি চাৰিওপিনে বিয়পি গ'ল। ছাব্বিশ নম্বৰ পদ, তাতে ইয়াৰ যশস্যা গোটেই দেশখনতেই বিয়পি গ'ল। দহ নম্বৰ অলৌকিক কাৰ্যটো আছিল যীশুৰ পিছে পিছে অহা দুজন অন্ধলোকৰ সৈতে জড়িত। সাতাইশ নম্বৰ পদ, যীশু তাৰ পৰা যাওঁতে দুজন অন্ধই তেওঁৰ পাছে পাছে গৈ, হে দাউদৰ সন্তান, আমাক দয়া কৰক, এইবুলি আতাহ পাৰি কলে। মন কৰক যে অন্ধলোক দুজনে যীশুক দাউদৰ সন্তান বুলি সম্বোধন কৰিছে। এই শুভবাৰ্তাত এই কথাটো গুৰুত্বপূৰ্ণ, কাৰণ এই শুভবাৰ্তাখনত যীশুক ৰজা হিচাপে উপস্থাপন কৰা হৈছে। তেওঁ দাউদৰ বংশত জন্মিছিল, ৰাজবংশত, কিয়নো তেওঁ ৰজা, তেওঁ মচীহ। আঠাইছৰ পৰা ত্ৰিশ নম্বৰ পদলৈকে পঢ়িম, পাছে তেওঁ ঘৰ সোমালত সেই অন্ধ দুজন তেওঁৰ ওচৰলৈ আহিল। তেতিয়া যীশুৱে তেওঁলোকক সুধিলে, ইয়াক কৰিবলৈ মোৰ শক্তি আছে বুলি তোমালোকে বিশ্বাস কৰিছানে? তেওঁলোকে তেওঁক কলে, হয় প্ৰভু, তেতিয়া তেওঁলোকৰ চকু চুই কলে, তোমালোকৰ বিশ্বাসৰ দৰে তোমালোকলৈ হওক। তাতে তেওঁলোকৰ চকু মুকলি হল আৰু যীশুৱে তেওঁলোকক কঠোৰ আজ্ঞা দি কলে, সাৱধান হোৱা, কাকো নজনাবা। এইটো আৰু এটা অতি গুৰুত্বপূৰ্ণ ঘটনা যিটোৰ বিষয়ে প্ৰভুৱে এই মানুহজনক কৈছে, তেওঁলোকলৈ কি ঘটিল সেই কথা কাৰো আগত নকবলৈ। তেওঁ সেই একে কথা কুষ্ঠৰোগীজনকো কৈছিল। প্ৰভুৱে এই অনুৰোধ জনোৱাৰ কেইবাটাও কাৰণ আছিল, কিন্তু তাৰে এটা এই শাস্ত্ৰাংশটিত পৰিষ্কাৰ কৰি দিয়া হৈছে। তেওঁ কৰা অলৌকিক কাৰ্যৰ কথা প্ৰচাৰ হোৱাৰ ফলত মানুহবোৰে তেওঁক একেবাৰে হেঁচা মাৰি ধৰে আৰু তাৰ ফলত আচলতে তেওঁৰ কামত বাধাহে জন্মে। কিন্তু তেওঁলোকে ওলাই গৈ গোটেইখন দেশত তেওঁৰ যশস্যা প্ৰচাৰ কৰিলে। দৃষ্টি উভতাই পোৱা এই মানুহ দুজনে তেওঁলোকৰ আনন্দ ভেটাদি ৰাখিব নোৱাৰিলে। তেওঁলোকে তেওঁৰ নাম চাৰিওপিনে ঘোষণা কৰিহে দিলে। এতিয়া আমি 11 নম্বৰ অলৌকিক কাৰ্যটোলৈ আহিছো। আন এজন ফুটে পোৱা লোক সুস্থ কৰা হৈছিল। মঠি 8-9 নম্বৰ অধ্যায়ত উল্লেখ কৰা কোনো মানুহ অসুচী আত্মাৰ কবলত থকাৰ এইটো তৃতীয় ঘটনা। 32-33 নম্বৰ পদ, তেওঁলোক যাওঁতে চোৱা মানুহবিলাকে ভূতে পোৱা এটা বোবাক তেওঁৰ ওচৰলৈ আনিলে। তেতিয়া সেই ভূতক খেদোৱা হলত বোবাই কথা কবলৈ ধৰিলে। তাতে লোকসমূহে বিস্ময় মানি কলে, ইছৰাইলৰ মাজত এনেকুৱা কেতিয়াও দেখা নাই। ফৰিচীবিলাকৰ প্ৰতিক্ৰিয়া লক্ষ্য কৰকচোন। 34 নম্বৰ পদ, কিন্তু ফৰিচীবিলাকে কলে, ভূত ৰজাৰ দ্বাৰাই সি ভূতবোৰক খেদায়। তেওঁ যে বোবাক কথা কোৱাইছে, অন্ধক দৃষ্টি দিছে, খোৰাক খোজ কঢ়াইছে, সেই কথাটো কিন্তু ফৰিচীবিলাকে অস্বীকাৰ কৰা নাছিল, কাৰণ সেইবোৰ তেওঁলোকে সঁচাকৈ দেখি আছিল। কিন্তু তেওঁ এই সকলোবিলাক কাৰ্য ছয়তানৰ শক্তিৰে কৰিছিল বুলিহে তেওঁলোকে অভিযোগ আনিছিল। 35 নম্বৰ পদ, পাছে যীশুৱে সকলো নগৰ আৰু গাঁৱত ফুৰি ফুৰি তেওঁলোকৰ নামঘৰবোৰত উপদেশ দিলে, ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰিলে আৰু সকলোবিধৰ ৰোগ আৰু সকলোবিধৰ নৰিয়া সুস্থ কৰিলে। ৰাজ্যৰ শুভবাৰ্তা মানে ঈশ্বৰৰ অনুগ্ৰহৰ বাৰ্তা নহয়, তাৰ মানে দুটা শুভবাৰ্তা নাই। শুভবাৰ্তা এটাই আছে, কিন্তু ইয়াৰ বিভিন্ন দিশ আছে। স্বৰ্গৰাজ্যৰ শুভবাৰ্তা মানে এইয়ে যে স্বৰ্গৰাজ্য ওচৰ হল, অৰ্থাৎ ৰজাজনক গ্ৰহণ কৰিবলৈ সাজু হোৱা। ইয়াৰ বাবে অন্তৰৰ এনেকুৱা এটা অৱস্থাৰ প্ৰয়োজন আছিল যিখন অন্তৰে সেই সময়ত ক্ৰুচ অভিমুখে আগবাঢ়ি থকা ৰজাজনক গ্ৰহণ কৰিব আৰু অনুগামী হ'ব। সকলোবিধৰ ৰোগ আৰু সকলোবিধৰ নৰিয়া সুস্থ কৰিলে। আমি বাৰে বাৰে এই কথা দেখি আহিছো যে মঠিয়ে আমাক এই কথা জনাই আছে যে সেইদিনা হাজাৰ হাজাৰ লোক সুস্থ হৈছিল। সেইকাৰণেই তেওঁৰ শত্ৰুবিলাকে তেওঁ অলৌকিক কাৰ্য কৰা নাই বুলি ক'ব পৰা নাছিল, কাৰণ সেই কাৰ্যবোৰ সকলোৱে দেখিছিল। আমি আকৌ ক'ব খোজো যে আজিকালি কোনো মানুহৰ গাত আনৰ ৰোগ সুস্থ কৰিব পৰা বৰ থকা বুলি শুনিলে মানুহবোৰ অতি উত্তেজিত হয়। আমি হলে ব্যক্তিগতভাৱে তেনেকুৱা বৰ কোনো মানুহৰ গাত আজি থকা বুলি নাভাবো। এজন মানুহে কৈছিল যে তেওঁ যি মানুহে নিজকে এনে তথাকথিত বিশ্বাসেৰে ৰোগ আৰোগ্য কৰা মানুহৰ যোগেদি সুস্থ হোৱা বুলি প্ৰমাণ দিব পাৰিব তেওঁক তেওঁ $100 ধন পুৰস্কাৰ দিব বুলি ঘোষণা কৰি আহিছিল। কিন্তু কোনো মানুহে তেওঁৰ পৰা তেনেদৰে $100 নিবলৈ অহা নাই। কিন্তু তাৰ বিপৰীতে আমি দেখা পাওঁ আমাৰ প্ৰভু এই পৃথিৱীত থাকোঁতে হাজাৰ হাজাৰ লোক তেওঁৰ দ্বাৰা সুস্থ হৈছিল, আৰু আমি ভাবোঁ যে আজি অন্ততঃ এজন মানুহ থাকিব তেনেদৰে সুস্থ হোৱা। আচলতে প্ৰভু যীশুখ্ৰীষ্টইহে মহান বেজ। আমি বিশ্বাস কৰোঁ, আমি জানো যে তেওঁ আগতে যেনেকৈ আজিও তেনেকৈ ৰোগ সুস্থ কৰিব পাৰে। তেওঁহে আমাৰ একমাত্ৰ মহান বেজ, তেওঁতহে আমাৰ পৰম বিশ্বাস। আমি কথাটো পৰিষ্কাৰ কৰি দিব বিচাৰিছো, আমি আমাৰ হাতত থকা সৰ্বোৎকৃষ্ট চিকিৎসা সেৱাৰ সহায় ল'ব লাগে, কিন্তু আমি এই কথাও জানিব লাগে যে ডাক্তৰবোৰৰো সীমাবদ্ধতা আছে, কিন্তু প্ৰভু যীশুৰ সীমাবদ্ধতা নাই। আমি ক'ব পাৰো যে তেওঁৰ ইচ্ছা অনুসাৰে আমাৰ সৈতে কাম কৰিব, আৰু যি ঘটে সেই সকলোৰে বাবে আমি তেওঁকেই কৃতিত্ব, তেওঁকেই গৌৰৱ দিব লাগিব। 36 নম্বৰ পদ, আৰু মানুহবিলাকক দেখি তেওঁবিলাকলৈ তেওঁৰ মৰম লাগিল, কিয়নো তেওঁবিলাক ৰখীয়া নোহোৱা মেৰৰ নিচিনা দুখিত আৰু ক্লান্ত হৈ পৰিছিল। এই অধ্যায়ৰ সামৰণিত যি মৰম সহানুভূতিৰ ভাৱ প্ৰকাশ পাইছে সেইটো অতি অন্তৰপৰশা নহয়নে বাৰু? ঈশ্বৰৰ আদৰ্শ ৰজা আৰু শাসনকৰ্তাবিলাক আছিল মেৰখীয়া। মুচি আৰু ডায়ুদ দুয়ো মেৰখীয়া আছিল, তেওঁলোকক ঈশ্বৰে ঈশ্বৰৰ লোকবিলাকৰ নেতা কৰাৰ আগতে। যেতিয়া আমি শস্যক্ষেত্ৰত কাম কৰিবলৈ বনুৱা পঠিয়াই দিবলৈ প্ৰভুক প্ৰাৰ্থনা কৰো, তেতিয়া আমি এইবুলিও প্ৰাৰ্থনা কৰিব লাগে ঈশ্বৰে যাতে তেওঁলোকক মেৰখীয়াৰ অন্তৰ এখনো দিয়ে। আমি এইবুলিও প্ৰাৰ্থনা কৰিব লাগে যে ঈশ্বৰে যাতে আমাক হেৰুৱা আত্মাৰ প্ৰতি, হেৰাই থকা লোকৰ প্ৰতি সহানুভূতিশীল অন্ত এখন দিয়ে। 37 আৰু 38 নম্বৰ পদ, তেতিয়া তেওঁ নিজৰ শিষ্যবিলাকক কলে, শস্য সৰহ কিন্তু বনোৱা তাকৰ, এই হেতুকে নিজৰ শস্যক্ষেত্ৰলৈ বনোৱাবিলাকক পঠাই দিবলৈ শস্যৰ গৰাকীত প্ৰাৰ্থনা কৰা। শিষ্যসকলক এইবুলি কৈ তেওঁ শিষ্যসকলক পঠিয়াই দিছিল। প্ৰিয় শ্ৰোতা, যেতিয়া আপুনি কিবা এটাৰ কাৰণে প্ৰাৰ্থনা কৰে, আপুনি নিজে কৰিবলৈও সাজু থকা ভাল। যেতিয়া আমাৰ প্ৰভুৱে শিষ্যসকলক বনোৱাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ কৈছিল, তেওঁলোককেই শস্যক্ষেত্ৰলৈ পঠিয়াই দিছিল। এইটো নিশ্চয় মন কৰিবলগীয়া কথা। এজন বিখ্যাত মানুহে এইবুলি মন্তব্য কৰিছিল, যেতিয়া এজন মানুহে ধানৰ শস্যৰ বাবে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰে, তেতিয়া মানুহজনে হাতত নিজে কোৰ এখন লৈ আমেন বুলি কোৱাটো ঈশ্বৰে বিচাৰে। আমি বিশ্বাস কৰো যে আপুনি এনে এটা বিষয়ৰ বাবে কেতিয়াও প্ৰাৰ্থনা কৰা উচিত নহয় যিটো বিষয়ত আপুনি নিজে হাতে কামে লাগি যাবলৈ ইচ্ছুক নহয়। 10 নম্বৰ অধ্যায়ত আমি দেখিবলৈ পাওঁ, প্ৰভুৱে পাচনি বাৰজনক ইছৰাইল জাতিলৈ পঠিয়াইছে স্বৰ্গৰাজ্যৰ বাৰ্তা দিবলৈ। এই অধ্যায়টোত মুঠিৰ শুভবাৰ্তাত দেখা গতিটো চলি আছে। প্ৰভু যীশুৱে উচ্চ নৈতিক মানদণ্ডৰ কথা কৈ পৰ্বতৰ পৰা নামি আহিল। তেওঁ 12 অলৌকিক কাৰ্যৰ মাজেদি তেওঁৰ ক্ষমতাৰ প্ৰদৰ্শন কৰিলে। তাৰ পাছত তেওঁ পাচনি বাৰজনক ইছৰাইল জাতিৰ মাজলৈ গৈ স্বৰ্গৰাজ্যৰ শুভবাৰ্তা বিলাবলৈ কলে। এই লোকসকল যাব লাগিছিল কেৱল অগ্ৰগামী লোক হিচাপেই নহয় কিন্তু অনুগামী হিচাপেও। আমাৰ প্ৰভু যীশুৱে তেওঁলোকক অলৌকিক কাৰ্য কৰিবলৈ ক্ষমতা দিছিল আৰু সেইবোৰ আছিল তেওঁলোকৰ প্ৰমাণপত্ৰৰ নিচিনা। আপুনি বাৰু এটা কথা মন কৰিছেনে যে যোহন বাপ্তাইজকে এটাও অলৌকিক কাৰ্য সম্পাদন কৰা নাছিল? এই কথাটো মন কৰক যে এতিয়া তেওঁলোকক শিষ্য অৰ্থাৎ শিকাৰু বুলি কোৱা হোৱা নাই, কিন্তু পাচনি অৰ্থাৎ প্ৰতিনিধি বুলিহে কোৱা হৈছে। এই অধ্যায়ত প্ৰৱেশ কৰোঁতে আমি এটা কথা মনত ৰখা উচিত যে বহুতো ভুৱা তাত্বিকে এই অধ্যায়ৰ আলমত নতুন নতুন তত্ত্ব উলিয়াই থাকে, কিন্তু আচলতে এই 10 নম্বৰ অধ্যায়টোত খ্ৰীষ্টীয় বিশ্বাসীৰ প্ৰতি পৰামৰ্শ দিয়া হোৱা নাই। ইয়াত দিয়া পৰামৰ্শখিনি কি পৰিস্থিতিত আৰু কি সময়ত দিয়া হৈছিল তাৰ ভিত্তিতহে আমি গোটেই কথাখিনি চাব লাগে আৰু সেইমতেই আমি গোটেই কথাখিনি ব্যাখ্যা কৰা উচিত। এতিয়া 10 নম্বৰ অধ্যায়লৈ আগবাঢ়ি যাওঁ। 1 নম্বৰ পদটো পঢ়ি দিছো, শুনিবচোন। তেতিয়া তেওঁ নিজৰ 12 শিষ্যক ওচৰলৈ মাতি অসুচি আত্মাক খেদাবলৈ আৰু সকলোবিধৰ ৰোগ আৰু সকলোবিধৰ নৰিয়া সুস্থ কৰিবলৈ তেওঁলোকক ক্ষমতা দিলে। তেওঁলোকক তেওঁ যি ক্ষমতা দিছিল সেইখিনি ইছৰাইল জাতিৰ আগত তেওঁলোকৰ চাৰ্টিফিকেটৰ নিচিনা, প্ৰমাণপত্ৰৰ নিচিনা। পুৰণি নিয়মৰ ভাৱবাদীসকলে কৈছিল যে এইবিলাক মচীহৰ চিন হ'ব। তেওঁলোকক এই ক্ষমতা দিয়াৰ পাছত তেওঁলোক আৰু শিষ্য নহয়, পাচনি। পাঠ কৰি দিম 2 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে। সেই 12 পাচনিৰ নাম এই, প্ৰথম চিমুন যিজনক পিতৰো বোলে, আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়, চিবদিয়ৰ পুতেক জাকুব আৰু তেওঁৰ ভায়েক জোহন, ফিলিপ আৰু বাৰ্থলময়, থুমা আৰু কৰতোলা মঠি, আলফয়ৰ পুতেক জাকুব আৰু থদ্দেয়, কণানী চিমুন আৰু ইস্কৰিউটিয়া জিহুদা, এওঁৱেই তেওঁ শত্ৰুৰ হাতত শুধাই দিছিল। এতিয়া 5 আৰু 6 নম্বৰ পদটো একেলগে পঢ়ি দিছো। এই 12 যীশুৱে পঠাই দি এই আদেশ দিলে, বোলে, পৰজাতিবিলাকৰ কোনো বাটেদি নাযাবা, চমৰিয়াৰ কোনো নগৰত নুসুমাবা, কিন্তু তাতকৈ ইছৰাইল বংশৰ হেৰুৱা মেৰৰ ওচৰলৈ যোৱা। আপুনি যদি এই পৰামৰ্শমতে আপোনাৰ পৰিচৰ্যা চলাবলৈ যায়, তেনেহলে আপুনি ইছৰাইল জাতিতেই সীমাবদ্ধ থাকিব লাগিব, কাৰণ এইবোৰ দিয়া হৈছিল ইছৰাইল জাতিৰ হেৰুৱা মেৰৰ প্ৰতি। এই পদত নিশ্চয় আমাৰ প্ৰতি দিয়া আজ্ঞা নাই নহয় জানো, কাৰণ ইয়াৰ বিপৰীতে আজি আমাক দিয়া আজ্ঞাটো কি তুলনা কৰি চাওকচোন। পাচনিৰ কৰ্ম এক নম্বৰ অধ্যায়ৰ আঠ নম্বৰ পদত সেই আজ্ঞাটো আছে, আজি আমাৰ প্ৰতি প্ৰভু যীশুৱে দিয়া আজ্ঞা, কিন্তু যেতিয়া তোমালোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিব তেতিয়া তোমালোকে শক্তি পাবা আৰু জিৰচালেম আদি কৰি গোটেই যিহুদীয়া আৰু চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হবা। পাচনিৰ কৰ্ম এক নম্বৰ অধ্যায়ৰ আঠ নম্বৰ পদ। মন কৰক যে আমি চমৰীয়াৰ পৰা পৃথিৱীৰ সীমা পৰ্যন্ত সাঙুৰি ল'ব লাগিব। আনহাতে যীশুৱে সেই বাৰজন শিষ্যক পাচনিক চমৰীয়াৰ পৰাও আঁতৰি থাকিবলৈ কৈছিল, পৰজাতিৰ মাজলৈ যাব কোৱা নাছিল, কেৱল ইছৰাইলৰ হেৰুৱা মেৰৰ মাজলৈহে যাবলৈ কৈছিল, আৰু সেই বাৰজনৰ বাৰ্তাটো এনে হ'ব লাগিব। সাত নম্বৰ পদ, আৰু যাওঁতে যাওঁতে ঘোষণা কৰি যাবা স্বৰ্গৰাজ্য ওচৰ হ'ল। স্বৰ্গৰাজ্য ওচৰ কেনেকৈ হ'ল? ওচৰ হ'ল ৰজাজনৰ মাজেৰে, কাৰণ ৰজাজন তেওঁলোকৰ মাজতেই আছিল। আজি খ্ৰীষ্টীয় মণ্ডলীক কিন্তু স্বৰ্গৰাজ্য গঢ়িবলৈ কোৱা হোৱা নাই। প্ৰভু যীশু যেতিয়া পৃথিৱীলৈ উভতি আহিব তেওঁ নিজে সেই ৰাজ্য প্ৰতিষ্ঠা কৰিব। খ্ৰীষ্টীয় মণ্ডলীক আজি আহ্বান জনোৱা হৈছে খ্ৰীষ্টক প্ৰকাশ কৰিবলৈ আৰু গোটেই জগতত খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ। ৰাজ্যৰ কাম আমাৰ নহয়, স্বৰ্গৰাজ্য আমাৰ ভিতৰতেই থাকে যেতিয়া আমি খ্ৰীষ্টক গ্ৰহণ কৰোঁ। প্ৰিয় শ্ৰোতা, আজি বাৰু আপুনি প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা আনৰ আগত জনাই আছেনে? খ্ৰীষ্টক আপোনাৰ হৃদয়ত প্ৰভু আৰু ৰজা হিচাপে আপুনি বাৰু স্থান দিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
জনে তেওঁৰ বাক্য শুনি বিশ্বাস মাথো তেওঁতে কৰে, তেওঁ অনন্ত জীৱন পায়, মৃত্যুৰ পৰা জীৱনলৈ যায়। তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয়, পায় জীৱন। কি অমূল্য দান আজি ধন্যবাদেৰে।